এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত, সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1506খন গাঁৱৰ 14739 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ৰাজ্যৰ 105খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সভাপতিত্বত প্ৰথমখন বৈঠক। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এক পেৰ মাকে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ বিদ্যালয়সমূহত গছপুলি ৰোপণৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথমবাৰৰ বাবে খিতাপ জয়। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী, এতিয়া শুনক বিতং বাতৰি। যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও 21খন জিলাৰ 6,33,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1506খন গাঁৱৰ 14739 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত সাম্প্ৰতিক বানত কমেও 19জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত 2 লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। SDRF আৰু NDRFে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰ অঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464জন লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ 6টা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে, এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে সতৰ্ক দৃষ্টি ৰাখিব বুলি তেওঁ উল্লেখ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ ভূৰবন্ধা, খালনাৰ লগতে কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। যোৰহাট জিলাতো বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। গোলাঘাটত কমেও 60খন গাঁও সাম্প্ৰতিক বানত প্লাবিত হৈছে। ইয়াৰ ফলত জিলাখনৰ 15,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বোকাখাটত মুকলি কৰা আশ্ৰয় শিবিৰত বহু লোকে আশ্ৰয় লৈ আছে। ইপিনে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহচক্ৰৰ অন্তৰ্গত বালিজান, ৰহমৰীয়া আৰু বিন্ধাকটাৰ টেঙাবাৰী, মিৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন আৰু সা সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। টেঙাবাৰী মিৰিগাঁৱত পেভাৰ ব্লকৰ পথটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। তদুপৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ, 2টা ধৰ্মীয় অনুষ্ঠানকে ধৰি বিভিন্ন অঞ্চল খহনীয়াত জাহ গৈছে। ডিব্ৰুগড় জিলাৰ পানীতোলা পশু চিকিৎসালয়ৰ পৰা দধিয়া চাপৰিলৈ পশু খাদ্য বিতৰণৰ বাবে যোৱা এটা দলৰ নাওখন ব্ৰহ্মপুত্ৰৰ মাজত কালি আবদ্ধ হৈ পৰে। নাওখনত থকা পশু চিকিৎসকৰ দলটোৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। আজি পুৱা দধিয়া চাপৰিত পশু খাদ্য বিতৰণ কৰি উভতি অহাৰ সময়ত প্ৰচণ্ড কুঁৱলীৰ বাবে নাওখনে এটা গছৰ মূঢ়াত খুন্দা মৰাত নাওখনত পানী সোমাবলৈ ধৰে। চালকে কথমপি বালিচাপৰিলৈ নাওখন চপাই নি সকলোৰে জীৱন ৰক্ষা কৰে। পশু চিকিৎসকৰ দলটোৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকাৰ বিষয়ে জিলা প্ৰশাসনক অৱগত কৰোৱা হৈছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। চৰকাৰী কাৰ্যসূচীৰে সম্প্ৰতি নৰৱেত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। তেওঁ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বান আৰু খহনীয়া সম্পৰ্কে আলোচনা কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বুজ লোৱাৰ লগতে বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে হাত আগবঢ়াব বুলি প্ৰকাশ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চল সাম্প্ৰতিক বানত প্লাবিত হৈছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা কৌশিক দাস।
ধাৰাবাহিক বৰষুণৰ ফলত কামৰূপ জিলাৰ 6 গাঁৱৰ কলৈ নদীৰ বহু ঠাইত খহনীয়াৰ সৃষ্টি হৈছে, যাৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত এক আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। তেনে সময়তে পলাকবাৰী বিধানসভা সমষ্টিৰ হেমাংগ ঠাকুৰীয়াই জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ খহনীয়া স্থলী পৰ্যবেক্ষণ কৰে। বিশেষকৈ 6 গাঁৱৰ সিংঘাট, 1 নং বালাসিদ্ধি, বালাপাৰা, গোসাঁইপাৰা, মালেকী, 6 গাঁৱৰ IB সন্মুখত যি ভয়াৱহ খহনীয়া হৈছে সেই ঠাইলৈ যায় আৰু তাত থকা নৈপৰীয়া ৰাইজৰ লগত মত বিনিময় কৰে। লগতে অতি শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত পোষণ কৰে। উল্লেখ্য, কলহী নদীৰ বহু ঠাইত খহনীয়া অব্যাহত আছে। কামৰূপ জিলাত বিশেষকৈ বান সমস্যা বর্তমানলৈ হোৱা নাই যদিও আমিনগাঁৱত প্ৰায় ছয় সাতখন গাঁও বিশেষকৈ কালিবাৰী আই চি ডি ঢুলকিবাৰী ছাব্বিশ নং কলনীৰ কৃত্ৰিম বানৰ ফলত প্ৰায় ডেৰশ পৰিয়াল আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। এই আশ্ৰয় শিবিৰত জিলা উপায়ুক্ত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই পৰিদৰ্শন কৰে আৰু লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ স্বাস্থ্য খাদ্যৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত লক্ষ্য ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আৰু লগতে আয়ুক্তগৰাকীয়ে জিলাখনত দুই এক ঠাইত সহনীয়া আৰু বাট পথৰ কিছু সমস্যা হোৱাৰ পৰিৱৰ্তে বানপানীৰ দুৰ্যোগৰ ব্যৱস্থাপনাৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু আছে বুলি জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকক জানিব দিয়ে।
ধাৰাষাৰ বৰষুণৰ ফলত ডিমাহাচাও জিলাৰ সাতাইশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খাৰাংগাজাও এলেকাত হোৱা ভূমিস্খলনৰ বাবে জাতিংগা আৰু শিলচৰ সংযোগী পথত বয় বস্তু পৰিবাহী কেইবাখনো ট্ৰাক বিগত কিছুদিন ধৰি আবদ্ধ হৈ আছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবাটাও অংশ খহি যোৱাৰ লগতে বোকাময় হৈ পৰাত এই বাহনসমূহে পথটো অতিক্ৰম কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হয়। প্ৰতিকূল পৰিস্থিতিক নেওচি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথটো মুকলি কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। পথটোৰে চেগা চুৰুকাকৈ দুই এখন লঘু যান বাহন যোৱাৰ অনুমতি দিয়া হৈছে। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে আবদ্ধ হৈ থকা ট্ৰাকৰ চালকসকলক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে। অৱশ্যে হাফলং লামডিং আৰু হাফলং লংকা সংযোগী পথৰ কোনো ক্ষতি হোৱা নাই আৰু পথ দুটাৰে যান বাহনৰ চলাচল অব্যাহত আছে বুলি জিলাখনৰ পৰা আমাৰ সংবাদদাতা মনচুন সিঙে জানিবলৈ দিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাবিত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি অঞ্চলসমূহৰ পানীত বুৰ যোৱাত পহু গড় হাতীকে ধৰি অন্যান্য জীৱ জন্তুৱে বানৰ পৰা ৰক্ষা পোৱাৰ লগতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। উদ্যানখনৰ মাজেৰে যোৱা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ অংশটোৰ চাৰিওকাষে পানী বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ সমজিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু সমজিলা আয়ুক্তই বন্যপ্ৰাণী সুৰক্ষা তথা জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে চলাচল কৰা বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক হ'ব নোৱাৰিব। একেদৰে এনিমেল কৰিডৰত পাঁচজনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজত গধুৰ যান বাহন ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি কলিয়াবৰ সমজিলাৰ অধীনত এনিমেল কৰিডৰসমূহত নিশাৰ ভাগত উজ্জ্বল লাইটৰ ব্যৱহাৰ আৰু উচ্চ প্ৰাবল্যত গান বা গাড়ীৰ হৰ্ণ বজোৱাত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ৰাজ্যৰ 105খন প্ৰাথমিক বিদ্যালয়ত কালি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱা ভাষা বাইদামবুৰি প্ৰাথমিক বিদ্যালয়ত কালি কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিংহ কোচৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাভা জনগোষ্ঠীক অভিনন্দন জনাই জনগোষ্ঠীটোৰ কাৰণে এই দিনটো স্মৰণীয় হৈ ৰব বুলি উল্লেখ কৰে। মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ বিষয়টো ভাৰতীয় সংবিধানত উল্লেখ আছে যদিও ইমান দিনে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰণয়নৰ পাছত এয়া সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰাৰ লগে লগে ভাষাটোৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অধিক সুবিধা হ'ব বুলি তেওঁ উল্লেখ কৰে।
অসমত শিক্ষাদান অসম চৰকাৰৰ দ্বাৰা, তাৰ বাবে আজিৰ দিনটো এটা উল্লেখযোগ্য দিন আৰু আজিৰ দিনটোত আমি গোৱালপাৰাত ৰাভা ভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। সৰ্বমুঠ এই বছৰটোৰ কাৰণে 105খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে, য'ত প্ৰাথমিক পৰ্যায়ত বিশেষকৈ যিটো আমাৰ বুনিয়াদী স্তৰ তাত ৰাভা ভাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক ৰাভা মাধ্যমত শিক্ষাদানৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি শিক্ষকৰ এটা বাছনি কৰিছোঁ যিসকলে ৰাভা ভাষাটো জানে। তেওঁলোকৰ এটা ছুটি প্ৰশিক্ষণৰো ব্যৱস্থা হৈছে ৰাভা সাহিত্য সভাৰ লগত সহযোগিতাৰে। গতিকে মই ভাবোঁ সুন্দৰভাৱে এইটো প্ৰৱৰ্তিত হ'ব। ইতিমধ্যে মিচিং, দেউৰী, তিৱা এই ভাষাটো আমি মাধ্যমত শিক্ষাদানৰ কাৰণে বিদ্যালয়সমূহ আৰম্ভ কৰিছোঁ। মই গোটেই ৰাভা জনগণলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ যি নীতি গ্ৰহণ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে, মই প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, তেখেতে মোক বহুত সাহস দিলে নতুন মাধ্যমৰ বিদ্যালয় খোলাৰ কাৰণে। গতিকে এটা নতুন দিন আজি আমাৰ শিক্ষাখণ্ডত আৰম্ভ হৈছে।
ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মূল সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত দিনৰ 11:30 বজাত বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে অহা 8 ছেপ্টেম্বৰত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিশ্চিতি দিছে। সমগ্র শিক্ষা অসমে কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক পেৰ মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে। এই অনুসৰি প্ৰতিখন বিদ্যালয়ে কমেও পাঁচটাকৈ গছপুলি ৰোপণ কৰিব লাগিব। অহা 30 ছেপ্টেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কমেও 70টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। গছপুলিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ মাতৃসকলে একেলগে ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণৰ এখনকৈ ছেলফি ecoclubs.education.gov.in আপলোড কৰিব লাগিব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ 11 বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ 5ম পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লেখক কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত 9ম পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণ ৰোধ আৰু পৰিৱেশ সজাগতা সন্দৰ্ভত ভাষণ দিব। বিদ্যালয়খনৰ জীৱ বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী চন্দনা কলিতাই প্লাষ্টিক প্ৰদূষণ ৰোধ বিষয়ক ভাষণ আগবঢ়াব। আকাশবাণী গুৱাহাটীয়ে কাইলৈ দিনৰ 11:15 পৰা এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বেংগালুৰুৱে পঞ্জাব কিংছক 6 ৰাণত পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে IPLৰ খিতাপ জয় কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে কয় যে বিৰাট কোহলী আৰু হাজাৰ হাজাৰ অনুৰাগী এই জয়লাভৰ প্ৰাপ্য আছিল। তেওঁ লগতে প্ৰতিগৰাকী খেলুৱৈক সমৰ্থন কৰা দলৰ প্ৰশিক্ষক তথা অন্যান্য সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। এই পৰ্যন্ত ৰাজ্যৰ 21খন জিলাৰ 6 লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে। দৈনিক জনমভূমি কাকতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত তথ্য সমৃদ্ধভাৱে যুগুতোৱা এটা বাতৰি মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ফোনযোগে বাৰ্তালাপ কৰি অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু কেন্দ্ৰই সাহায্য তথা উদ্ধাৰ অভিযানত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছতেই জ্যেষ্ঠ নেতৃবৰ্গক সন্মুখত লৈ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। দায়িত্ব লৈ ৰাজ্যবাসীৰ পৰা সহায় সহযোগিতা বিচৰাৰ লগতে দলীয় নেতাকৰ্মীক নিষ্ঠাৰে কাম কৰিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনাইছে। দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দ্য চেণ্টিনেল, দ্য আছাম ট্ৰিবিউন কাকতৰ লগতে প্ৰায়কেইখন কাকতেই এই বাতৰিটোক আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। সোমবাৰে লখিমপুৰৰ আমতলত ভগ্ন মথাউৰি পৰিদৰ্শন কৰি আবদ্ধ পানী চেনেল কাটিং পদ্ধতিৰে তাৎক্ষণিকভাৱে মোকলাই দিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতেই কালি সংশ্লিষ্ট কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম লখিমপুৰবাসী কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে চেক বান্ধ কাটি উলিয়াই দিলে ৰঙা নদীৰ আবদ্ধ পানী। মহাবাহু ব্ৰহ্মপুত্ৰক লৈ চীনে প্ৰদান কৰি অহা ভয় ভাবুকি অমূলক বুলি কোৱাৰ লগতে দেশখনৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে নস্যাত কৰি মুখ্যমন্ত্ৰীয়ে কালি ফেচবুকত এটা পোষ্ট দিয়া বাতৰিটোক অসমীয়া খবৰ কাকতে আজি মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মনজিৎ। তেজপুৰৰ লিচুৱে 100 বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কালি তেজপুৰ ৰেডক্ৰছ ছচাইটিৰ সভাগৃহত লিচু উৎসৱ অনুষ্ঠিত হয়। তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই 1922 চনত পল্টন পুখুৰীৰ পাৰত লিচু গছ ৰোপণেৰে এই যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ সভাত শোণিতপুৰ জিলা আয়ুক্তই তেওঁৰ ভাষণত কয় যে বৰ্তমান জিলাখনত 70গৰাকী খেতিয়ক সক্ৰিয়ভাৱে লিচু খেতিৰ সৈতে জড়িত হৈ আছে আৰু প্ৰায় 300 বিঘা মাটিত লিচু খেতি কৰা হৈছে। গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী অঞ্চলৰ দৈগ্ৰুঙৰ বাসিন্দা সমাজকৰ্মী শিক্ষাবিদ প্ৰবীণ বাওপন্থী নেতা তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ্মেশ্বৰ বৰাৰ আজি পুৱা গোলাঘাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৰঙী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনী দায়িত্ব বহন কৰা বৰাৰ মৃত্যুত বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1506খন গাঁৱৰ 14739 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ৰাজ্যৰ 105খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সভাপতিত্বত প্ৰথমখন বৈঠক। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এক পেৰ মাকে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ বিদ্যালয়সমূহত গছপুলি ৰোপণৰ নিৰ্দেশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথমবাৰৰ বাবে খিতাপ জয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।